नमस्कार, आकाशवाणी गुवाहाटी केन्द्र बिओली आंचलिक बातरी कहिछु जुलि शर्मा बरुवाए। দেশৰ পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ সময়সূচী কাইলৈ ঘোষণা কৰা হ'ব। দেশৰ নিৰ্বাচন আয়োগে মুঠ 543 লোকসভা সমষ্টিৰ বাবে হ'বলগীয়া এই অষ্টাদশ নিৰ্বাচনৰ বিস্তৃত সময়সূচী কাইলৈ বিয়লি 3 বজাত ঘোষণা কৰিব বুলি প্ৰকাশ কৰিছে। ইয়াৰ পূৰ্বে নিৰ্বাচন আয়োগে পৰ্যায়ক্ৰমে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচনৰ পৰিস্থিতিৰ বুজ লয়। ইপিনে দেশৰ নৱ নিযুক্ত নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু শিৱবীৰ সিং সন্ধুৱে আজি কাৰ্যভাৰ গ্ৰহণ কৰে। ভাৰতীয় নিৰ্বাচন আয়োগে কালিৰ বিজ্ঞপ্তিত প্ৰকাশ কৰা মতে মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে নিৰ্বাচন সন্দৰ্ভত আয়োজিত এটা অনুষ্ঠানত নতুনকৈ নিযুক্তি লাভ কৰা নিৰ্বাচন আয়ুক্ত দুগৰাকী আসন্ন ব্যস্ততাপূৰ্ণ 12টা সপ্তাহৰ বাবে আদৰণি জনায়। বিবৃতিটোত প্ৰকাশ পোৱা মতে বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰ দেশত চৌবিশ প্ৰচলিত হোৱা নিৰ্বাচন পৰিচালনা কৰাৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগ উচিত হবলৈ লোৱাৰ ঐতিহাসিক সময়ছোৱাত নিৰ্বাচন আয়ুক্ত দুগৰাকীয়ে নতুনকৈ কামত যোগদান কৰাটো মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীয়ে গুৰুত্বপূৰ্ণ হিচাপে অভিহিত কৰিছে। শ্ৰীকুমাৰে জানিবলৈ দিয়া মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাৰে গঠিত এখন পেনেলে কালি গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সন্ধুক নতুন নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়া হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিকাশ যাত্ৰাৰ অংশ হিচাপে আজি সূজাই সেৱা এটা প্ৰকল্প উদ্বোধন কৰাৰ লগতে আধাৰশিলা স্থাপন কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সূজাইত নৱনিৰ্মিত ৰেলৱে উড়ান সেতু মুকলি কৰাৰ লগতে 127 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হবলগীয়া কঠীয়াতলী কামপুৰ যমুনামুখৰ পৰা দবকাৰে যোৱা পথৰ উন্নয়ন প্ৰকল্প আধাৰশিলা স্থাপন কৰে। জিলাখনত 268 কোটি টকা ব্যয় সাপেক্ষে অন্যান্য 6টা প্ৰকল্প উদ্বোধন কৰা হয়। ইপিনে মন্ত্ৰী জয়ন্ত মল্লা বৰুৱাই ধুবুৰী জিলাৰ বিলাসীপাৰাত পানী যোগান আঁচনি আধাৰশিলা স্থাপন কৰে। তেওঁ জিলাখনত 229 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া 69খন আঁচনি আধাৰশিলা স্থাপন কৰে। মন্ত্ৰী পীয়ুষ হাজৰিকাই নগাঁও 3খন চৰকাৰী আঁচনিৰ আধাৰশিলা স্থাপন কৰে। মন্ত্ৰীগৰাকীয়ে নগাঁও নগৰৰ সমীপৰ খেনচোৱা আৰু খুটিকটীয়া জলসম্পদ বিভাগৰ দ্বাৰা নিৰ্মাণ হবলগীয়া মটাউৰীৰ আধাৰশিলা স্থাপন কৰে। তেওঁ অনুসূচিত জনজাতি কল্যাণ সঞ্চালকালয়ৰ দ্বাৰা অনুমোদিত আন এখন আঁচনিলৈ আধাৰশিলা স্থাপন কৰে। বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেকে আজি কংগ্ৰেছ দল ত্যাগ কৰে। সাংসদগৰাকীয়ে প্ৰমী কংগ্ৰেছৰ সভাপতি আৰু তত্বাৱধায়কৰ বিষয়ে অসন্তুষ্টি প্ৰকাশ কৰি ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। আসন্ন লোকসভা নিৰ্বাচনৰ 13 নম্বৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ পৰা অসম জাতীয় পৰিষদৰ সভাপতি নীলিম জ্যোতি গগৈ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি আজি এখন সংবাদমেলত অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ সিঙে প্ৰকাশ কৰে। অসম জাতীয় পৰিষদৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ দুটা সভাই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দলৰ সভাপতি নীলিম জ্যোতি গগৈ সৰ্বসন্মতিক্ৰমে মনোনীত কৰে। সংবাদমেলত বিৰোধী ঐক্যৰ চলন্ত ৰাজনৈতিক দলসমূহে নিৰ্বাচনত শ্ৰী গগৈৰ প্ৰতি সহায় আৰু সমৰ্থন আগবঢ়োৱাৰ কথা ব্যক্ত কৰে। আম আদমী পাৰ্টীৰ বিৰোধী ঐক্যৰ স্বাৰ্থতে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থী প্ৰত্যাখ্যান কৰিছে। গুৱাহাটীত আয়োজিত এখন সংবাদমেলত আজি দলটোৰ অসমৰ তত্বাৱধায়ক ৰাজেশ শৰ্মাই কয় যে দেশৰ সংবিধান আৰু গণতন্ত্ৰ ৰক্ষাৰ যুঁজত এয়া আম আদমী পাৰ্টীৰ সৰ্বোচ্চ ত্যাগ। তেওঁ লগতে কংগ্ৰেছ প্ৰাৰ্থীত্ব ডিব্ৰুগড় আৰু শোণিতপুৰৰ পৰা প্ৰাৰ্থী প্ৰত্যাখ্যান কৰিবলৈ আহ্বান জনায়। আকাশবাণীৰ বাতৰি সেৱা বিভাগে পূৰ্ণকালীন চুক্তিভিত্তিত আকাশবাণীৰ আঞ্চলিক বাতৰি বিভাগৰ বাবে এডিটৰিয়েল এক্সিকিউটিভ নিউজ ৰিডাৰ কাম ট্ৰেঞ্চলেটৰ পদৰ বাবে অভিজ্ঞতা সম্পাদক ৰাখি পোৱা আবেদন পত্ৰ বিচাৰিছে। পদক অসংখ্য 2টা আৰু চুক্তি প্ৰাৰম্ভিক ব্যাস 2 বছৰ। আবেদন পত্ৰ দাখিলৰ 6 তাৰিখ প্ৰাৰ্থী বয়স 58 বছৰতকৈ কম হ'ব লাগিব। প্ৰতিমাহে দৰমহা নিৰিখ 40,000 পৰা 50,000 টকা। আৱশ্যকীয় অৰ্হতা প্ৰাৰ্থীৰ যিকোনো বিষয়ে স্নাতক হোৱাৰ লগতে কোনো বাতৰি সংস্থা বা প্ৰকাশন গোষ্ঠী 3 বছৰতকৈ অধিক কাম কৰাৰ অভিজ্ঞতা থাকিব লাগিব। বিতৰ তথ্যৰ বাবে ইচ্ছুক প্ৰাৰ্থীয়ে আমাৰ ৱেবছাইট newsonair.gov.in/vacancy চোৱাৰ লগতে applications.hyvarati.org আবেদন কৰিব পাৰে। আবেদন পত্ৰ দাখিলৰ অন্তিম দিন 19 মাৰ্চ ধাৰ্য কৰা হৈছে। ডঃ বাবুলাল আহুজাই আজি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। ডঃ আহুজাই পঞ্জীয়ক ডঃ সুজুন বসুমতাৰী আৰু অন্যান্য অধ্যাপকসকলৰ উপস্থিতিত ভাৰপ্ৰাপ্ত উপাচাৰ্য অধ্যাপক পি কে পাটেৰ পৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দায়িত্ব গ্ৰহণ কৰে। পদবৰী ছাত্ৰ সন্থাৰ বিশ্ববিদ্যালয়ৰ অধ্যাপকসকলে ডঃ আহুজাক আদৰণি জনায়।
Thank you.